এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি কৈছো ইভা মহন্তই। আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বসবাস কৰা ভাৰতীয় লোকক দেশখনৰ পৰা বিতৰণ কৰাৰ বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ দুয়োখন সদনৰ কাম কাজ দিনৰ 12 বজালৈ স্থগিত ৰখা হয়। লোকসভাত আজি পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, সমাজবাদী পাৰ্টী, তৃণমূল কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী দলসমূহে বিষয়টোৰ আলোচনাৰ দাবীত শ্লোগান দিবলৈ আৰম্ভ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই বিষয়টোত এখন বিদেশী ৰাষ্ট্ৰ জড়িত হৈ আছে বুলি উল্লেখ কৰি প্ৰতিবাদত সদস্যসকলক সদনৰ কাম কাজ নিয়াৰিকৈ আগবঢ়াই নিয়াত সহযোগ কৰিবলৈ আহান জনায়। ইয়াৰ পাছতো বিৰোধী সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষই নিম্ন সদনৰ কাম কাজ দিনৰ 12 বজালৈ স্থগিত ৰাখে। ৰাজ্যৰ পৌৰ নিগম নিকায়সমূহত অস্থায়ী হিচাপে 2013 চনৰ পূৰ্বৰে পৰা কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লক্ষ্যৰে অসম পৌৰ নিগম কৰ্মচাৰীৰ প্ৰাদেশিকৰণ বিধেয়ক 2025ত অনুমোদন জনোৱা হৈছে। কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই বিধেয়কৰ জৰিয়তে ৰাজ্যৰ 71খন পৌৰ নিকায়ৰ 1044গৰাকী কৰ্মচাৰীৰ চাকৰিৰ প্ৰাদেশিকৰণ কৰিবলৈ বিচৰা হৈছে। নিয়মীয়াকৰণৰ পাছত এই কৰ্মচাৰীসকল পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অধীনস্থ কৰ্মচাৰীত পৰিণত হ'ব আৰু তেওঁলোকৰ চাকৰিত বদলি সুবিধা থাকিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই বিষয়ে সদৰি কৰে। বৈঠকত অন্য ৰাজ্যৰ পৰা অসমলৈ কৰ ফাঁকি দি সামগ্ৰী অনাটো বন্ধ কৰা আৰু নিৰীক্ষণ কৰাৰ অৰ্থে অসম মূল্য সংযোজিত কৰ সংশোধনী নিয়মাৱলী 2025ৰ খচৰাৰ লগতে অসম ৰাজহুৱা বিতৰণ সংশোধনী আদেশ 2025ত অনুমোদন জনায়। এই আদেশৰ আধাৰত এতিয়াৰ পৰা সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ ম্যাদ 3 বছৰৰ পৰা 5 বছৰলৈ বৃদ্ধি কৰা হ'ব। স্বচ্ছ শক্তিয়ে জনসাধাৰণৰ বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ অৰ্থে চৰকাৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনাৰ অধীনত ৰাজ্যৰ 6500টা পৰিয়ালে নিজৰ ঘৰৰ ছাদত সৌৰ পেনেল স্থাপন কৰি বিদ্যুৎ সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয়, এই সৌৰ পেনেলৰ জৰিয়তে 24 মেগাৱাটতকৈ অধিক শক্তি উৎপাদন কৰিব পৰা যায়। ইয়াৰ ফলত জনসাধাৰণে ৰাহি হোৱা বিদ্যুৎ সঞ্চয়ো সম্ভৱ হৈ উঠিছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি বিভিন্ন কাৰ্যসূচীৰে কাছাৰ জিলা ভ্ৰমণ কৰিছে। মন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত শিলচৰ নাৰ্ছিং উচ্চতৰ মাধ্যমিক বিদ্যালয় গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয়। তেওঁ লগতে শিলচৰৰ মনমোহন মজুমদাৰ বালিকা বিদ্যা নিকেতন হাইস্কুলত বহি মূল্যায়ন কৰি ছাত্ৰ ছাত্ৰীসকলৰ পাৰদৰ্শিতাৰ শলাগ লয়। ডাঃ পেগুৱে আজি দিনৰ ভাগত শিলচৰ পলিটেকনিক মহাবিদ্যালয়ৰ লগতে ৰাধা মাধৱ মহাবিদ্যালয় পৰিদৰ্শন কৰিব। গোলাঘাট জিলাৰ নামবৰ দৈগুং সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যৰ মূৰফুলনি অঞ্চলৰ বিজুলী বন শিবিৰৰ সমীপত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। থুৰামুখ বগীজান সংযোগী পথেৰে ঘৰলৈ উভতাৰ পথত লোকজনক বনৰীয়া হাতীয়ে আক্ৰমণ কৰে। নিহত লোকজন 1 নম্বৰ মূৰফুলনিৰ কুইণ্ডা ভূমিজ বুলি জানিব পৰা গৈছে। প্ৰাক্তন সৈনিক কল্যাণ বিভাগৰ অন্তৰ্গত পুনৰ সংস্থাপন মহানিৰ্দেশালয় উদ্যোগত গুৱাহাটীৰ নাৰেঙ্গী সামৰিক কেন্দ্ৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত কাইলৈ নিয়োগ মেলাৰ আয়োজন কৰা হৈছে। এই নিয়োগ মেলাত দক্ষতা, নিয়োগ, উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, পুনৰ সংস্থাপন মহানিৰ্দেশক মেজৰ জেনেৰেল এছ বি কে সিঙকে ধৰি কেইবাগৰাকীও মেজৰ আৰু ব্ৰিগেডিয়াৰ উপস্থিত থাকিব। এই নিয়োগ মেলাত 35টাতকৈ অধিক কৰ্পৰেট সংস্থাই নিয়োগ প্ৰদানকাৰী হিচাপে যোগদান কৰিব। মেলাত 500ৰো অধিক প্ৰাক্তন সৈনিকে নিয়োগ বিচাৰি অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত শনিবাৰে নিশা 8:02 পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এতিয়া আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অসম জাতীয় বিদ্যালয় শিক্ষয়িত্ৰী অপৰ্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকা অংশগ্ৰহণ কৰিব। এই আলোচনাৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠান চলি থকা সময়ত শ্ৰোতাসকলে 03612661876 আৰু 26623225 নম্বৰলৈ ফোন কৰি এই অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। যোৰহাটত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। জিলাখনৰ এৰালতলী পথাৰ চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনথলী অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ উঠিছে। আজি পুৱা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰ অধিৱেশনৰ শুভাৰম্ভ কৰা হয়। পৰহিলৈ হ'বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।